Ea Akahpani. পুৱাৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই নতুন দিল্লীত আজি অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলৰ আনুষ্ঠানিকৰণ আৰু সামাজিক সুৰক্ষা বিষয়ক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্বোধন কৰিব। ছুইজাৰলেণ্ডৰ ডাভোছত 55 সংখ্যক বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভা আজি অনুষ্ঠিত হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কালি কৈছে যে ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি সম্পাদিত হোৱাৰ পাছত গাজাত বন্দুকৰ শব্দ নোহোৱা হৈছে আৰু প্ৰথমবাৰলৈ অনুষ্ঠিত খো খো বিশ্বকাপৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই নতুন দিল্লীত আজি অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলৰ আনুষ্ঠানিকৰণ আৰু সামাজিক সুৰক্ষা বিষয়ক দুদিনীয়া আলোচনা চক্ৰ উদ্বোধন কৰিব। এই আলোচনা চক্ৰৰ মূল উদ্দেশ্য হৈছে অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকললৈ সামাজিক সুৰক্ষাৰ বাবে অংশীদাৰিত্বৰ সামৰ্থ বৃদ্ধি কৰা। এই আলোচনা চক্ৰত নীতি নিৰ্ধাৰক, সামাজিক নিৰাপত্তা প্ৰশাসক আৰু এছিয়া পেচিফিক অঞ্চলৰ দেশসমূহৰ সামাজিক নিৰাপত্তা সংগঠনৰ বিশেষজ্ঞসকলকে ধৰি অংশীদাৰী গোটক একত্ৰিত কৰা হ'ব। 150তকৈও অধিক অংশগ্ৰহণকাৰীয়ে এই আলোচনা চক্ৰত অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলৰ সামাজিক নিৰাপত্তা আৰু অংশীদাৰিত্ব বঢ়োৱাৰ ক্ষেত্ৰত কৌশল আৰু সমাধান আগবঢ়াব। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কয় যে ৰাজৌৰী জিলাৰ বাধল গাঁৱত যোৱা 45 দিনত 17 লোকৰ অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। শ্ৰীসিনহাই কয় যে স্বাস্থ্য আৰু অন্যান্য বিভাগৰ যুটীয়া অনুসন্ধান চলি আছে যদিও এই মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে এই মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে 11 বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে। ইতিমধ্যে আন্তঃ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলে স্থানীয় প্ৰশাসনৰ সহযোগত অনুসন্ধান আৰম্ভ কৰিছে। আন্তঃ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলটো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি মন্ত্ৰালয় আদিকে ধৰি কেইবাটাও মন্ত্ৰালয়ৰ বিশেষজ্ঞৰে গঠন কৰা হৈছে। এই দলটোক পশুপালন বিভাগ, খাদ্য সুৰক্ষা আৰু ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ বিশেষজ্ঞসকলে সহযোগিতা আগবঢ়াইছে। ছুইজাৰলেণ্ডৰ ডাভোছত আজি 55 সংখ্যক বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভা আৰম্ভ হ'ব। 5-দিনীয়া কাৰ্যসূচীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেন্দ্ৰীয় আৰু কেন্দ্ৰ ৰাজ্য মন্ত্ৰীসকল ক্ৰমে চি আৰ পাটিল, কে ৰামমোহন ৰাইডু, চিৰাগ পাছোৱান আৰু জয়ন্ত চৌধুৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব। গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত ভাৰতৰ উল্লেখনীয় বিকাশে সম্প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু বিশ্ব মঞ্চত ভাৰতক আগশাৰীৰ স্থান দিছে। ভাৰতৰ এই বিকাশ তথা ডিজিটেল বিপ্লৱৰ বিষয়ে এইবাৰৰ বাৰ্ষিক সভাত বিশেষ গুৰুত্ব লাভ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। 70 দিল্লী বিধানসভাৰ বাবে মুঠ 719 প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক 23 প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। পেটেল নগৰ আৰু কস্তুৰবা নগৰৰ আসন দুখনৰ বাবে 5 প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে মুঠ 1522 মনোনয়ন পত্ৰৰ ভিতৰত 477 মনোনয়ন বাতিল হৈছে। দিল্লী বিধানসভাৰ বাবে অহা 5 ভোটগ্ৰহণ আৰু 8 ভোট গণনা কৰা হ'ব। ভাৰতীয় ডাক বিভাগে ভাৰতৰ সংবিধান গৃহীত হোৱাৰ 75 সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। যোগাযোগ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়ত আয়োজিত 3-দিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠানৰ জৰিয়তে সংবিধানত লিপিবদ্ধ প্ৰমূল্যসমূহ প্ৰতিফলিত কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি নাগৰিকসকলৰ মনত ৰাষ্ট্ৰীয় গৌৰৱ তথা একতাৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যে প্ৰদৰ্শনী, কুইজ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহন বিশেষজ্ঞ অনিল চিকাৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপযোগে 92890940044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ যোগে। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কালি কৈছে যে ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি সম্পাদিত হোৱাৰ পাছত গাজাত বন্দুকৰ শব্দ নোহোৱা হৈছে। তেওঁ কয় যে বাইডেন প্ৰশাসনে যোৱা মে মাহতেই যুদ্ধবিৰতি চুক্তিৰ ৰূপৰেখা তৈয়াৰ কৰিছিল আৰু ইয়াৰ আধাৰত পৰৱৰ্তী প্ৰশাসনে এই চুক্তি ৰূপায়ণৰ লগতে বন্দী মুক্তিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। ইজৰাইল আৰু হামাছৰ মাজত কালি সম্পাদিত যুদ্ধবিৰতি চুক্তিৰ পাছতেই হামাছে তিনিগৰাকী মহিলা পণবন্দীক মুকলি কৰি দিয়ে। মধ্যপ্ৰাচ্যত কোনো বৃহৎ যুদ্ধ অবিহনে কেৱল বুজাবুজিৰ মাজেৰে এই যুদ্ধবিৰতি চুক্তি সম্পাদিত হৈছে। এই চুক্তিক আগুৱাই লৈ যোৱাটো এতিয়া পৰৱৰ্তী প্ৰশাসনৰ দায়িত্ব বুলিও বাইডেনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে জো বাইডেনৰ আজি কাৰ্যকালৰ অন্ত পৰিব আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰিব। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্যপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। সাৰ্বজনীন একাউণ্ট নম্বৰ আধাৰৰ জৰিয়তে সংযুক্ত কৰি বৈধ বিবেচিত সদস্যসকলে নিজৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, ৰাষ্ট্ৰীয়তা, পিতৃ মাতৃৰ নাম, চাকৰি যোগদান আৰু অৱসৰৰ তাৰিখ আদি তথ্যৰ প্ৰতিলিপি দাখিল নকৰাকৈ উন্নীত কৰিব পাৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ব্যৱস্থাই আবেদন বিবেচনাধীন হৈ থকা 3,90,000 সদস্যক উপকৃত কৰিব। মন্ত্ৰালয়ে লগতে কয় যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ তথ্য ভাণ্ডাৰত সংগৃহীত সদস্যসকলৰ ব্যক্তিগত তথ্যসমূহৰ শুদ্ধতা আৰু সামঞ্জস্য ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰাহে নিয়াৰিকৈ সেৱা প্ৰদান কৰাটো সম্ভৱ হৈ উঠে। অৱশ্যে 2017 চনৰ 1 অক্টোবৰৰ পূৰ্বে সাৰ্বজনীন একাউণ্ট নম্বৰ লাভ কৰাসকলৰ তথ্য উন্নীতকৰণৰ ক্ষেত্ৰত নিয়োগকৰ্তাৰ দ্বাৰা প্ৰত্যায়িতকৰণ নাইবা প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বলিউড অভিনেতা ছৈফ আলী খানৰ আক্ৰমণৰ গোচৰত মুম্বাইৰ এখন আদালতে অভিযুক্ত বাংলাদেশৰ নাগৰিক শ্বৰিফুল ইছলাম শ্বেহজাদক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। অভিনেতাজনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ বুলি উল্লেখ কৰি অভিযুক্তজনক 14 দিনৰ জিম্মাত বিচৰা হৈছিল যদিও আদালতে 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ দিয়ে। উল্লেখযোগ্য যে ছৈফ আলী খানক আক্ৰমণ কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে বাৰ আৰু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰূপে কৰ্মৰত অভিযুক্তজনক কালি থানেত গ্ৰেপ্তাৰ কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সূত্ৰৰ আগলি বতৰা মতে অহা 5 দিনত পশ্চিম হিমালয়, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বৰষুণ হোৱাৰ লগতে বৰফ পৰাৰ সম্ভাৱনা আছে। সূত্ৰটোৱে আৰু জনোৱা মতে অহা বুধ আৰু বৃহস্পতিবাৰে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চল, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু উত্তৰ ৰাজস্থানতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে। প্ৰথমবাৰলৈ অনুষ্ঠিত খো খো বিশ্বকাপৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। ভাৰতীয় পুৰুষ দলটোৱে ফাইনেলত নেপালক 54-36 পইণ্টৰ ব্যৱধানত আৰু মহিলা দলে নেপালকেই 78-40 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত অদমনীয় প্ৰদৰ্শনেৰে ভাৰতৰ পুৰুষ দলটোৱে গ্ৰুপ পৰ্যায়ত ব্ৰাজিল, পেৰু আৰু ভূটানক বৃহৎ ব্যৱধানত তথা কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমিফাইনেলত শক্তিশালী দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল। ভাৰতীয় দলৰ এই জয়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মহিলা দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই বিজয় ঐতিহাসিক বুলি অভিহিত কৰি ভাৰতৰ পৰম্পৰাগত খেল ধেমালিৰ অধিক প্ৰচাৰ হোৱাৰ উপৰি ইয়াৰ জৰিয়তে যুৱ প্ৰজন্ম যথেষ্ট উৎসাহিত হ'ব বুলি আশা প্ৰকাশ কৰে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই নতুন দিল্লীত আজি অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলৰ আনুষ্ঠানিকীকৰণ আৰু সামাজিক সুৰক্ষা বিষয়ক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্বোধন কৰিব। ছুইজাৰলেণ্ডৰ ডাভোছত 55 সংখ্যক বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভা আজি আৰম্ভ হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কালি কৈছে যে ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি সম্পাদিত হোৱাৰ পাছত গাজাত বন্দুকৰ শব্দ নোহোৱা হৈছে আৰু প্ৰথমবাৰলৈ অনুষ্ঠিত খো খো বিশ্বকাপৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। আমাৰ এতিয়াৰ বাতৰিটো মানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।